এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জম্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা পৃথিৱীৰ সৰ্বোচ্চ ধনুভেৰীয়া দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন, ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাইলাকান্দি আৰু শ্ৰীভূমি জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, NDA চৰকাৰে বিগত 11 বছৰত গ্ৰহণ কৰা পদক্ষেপক লৈ আজি আকাশবাণীৰ বাতৰি বিভাগৰ প্ৰতিবেদনত পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন সন্দৰ্ভত আলোকপাত, সমগ্ৰ বিশ্বজুৰি কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা পালন, আৰু ভাৰতীয় ক্ৰিকেট দল আজি 5খনীয়া টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে ইংলেণ্ডলৈ ৰাওনা। নমস্কাৰ, বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা পৃথিৱীৰ সৰ্বোচ্চ ধনুভেৰীয়া দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে আজি কাটৰাত আঞ্জিকখাট দলঙো উদ্বোধন কৰে। কাশ্মীৰ উপত্যকাক দেশৰ বাকী অংশৰ সৈতে ৰেল সংযোগ ঘটোৱাৰ বাবে আৰম্ভ কৰা 42 বছৰ পুৰণি প্ৰকল্পটোৰ অন্তিম পৰ্যায়ত চেনাব দলংখন উদ্বোধন কৰাৰ লগে লগে এই অভিলাষী প্ৰকল্প সম্পূৰ্ণ হ'ল। ইয়াৰ ফলত 1448 কোটি টকা ব্যয় সাপেক্ষ 272 কিলোমিটাৰ দৈৰ্ঘ্যৰ উধমপুৰ শ্ৰীনগৰ বাৰামুল্লা ৰেলপথৰ নিৰ্মাণৰ কামো সম্পূৰ্ণ হৈছে। হিমালয়ৰ অসমতল পাৰ্বত্য অঞ্চলৰ মাজেৰে নিৰ্মাণ কৰা এই ৰেলপথছোৱাত 36টা সুৰংগ আৰু 943খন দলং বিশ্বৰ অন্যতম অভিযান্ত্ৰিক উৎকৃষ্টতাৰ নিদৰ্শনৰূপে চিহ্নিত হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি জম্মু আৰু শ্ৰীনগৰৰ মাজত নতুন অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ সেৱাও মুকলি কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই উপলক্ষে দিয়া ভাষণত পেৰিছৰ আইফেল টাৱাৰতকৈও ওখ এই দলংখনক ভাৰতৰ অভিযান্ত্ৰিক পাৰদৰ্শিতাৰ উৎকৃষ্ট নিদৰ্শন বুলি অভিহিত কৰে আৰু ইয়াৰ ফলত কাশ্মীৰত উৎপাদিত সুস্বাদু আপেল আৰু আন ফল মূলসমূহে দেশৰ বাকী অংশত উপযুক্ত বজাৰ পাবলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত জম্মু আৰু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 16খন জিলাৰ প্ৰায় 560,000 লোক এতিয়াও বানৰ কবলত আছে। আজিৰ দিনটোত বানত কোনো লোকে প্ৰাণ হেৰুওৱা নাই বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। এই বানত ৰাজ্যখনৰ 1400ৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় 1900 হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে আজি পুৱাৰে পৰা শ্ৰীভূমি জিলাত উদ্ধাৰ অভিযান চলাই আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও 41,000তকৈও অধিক লোকে 75টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। ৰাজ্যখনৰ বিভিন্ন অংশত পথ, ৰেল আৰু ফেৰী সেৱা ব্যাহত হৈ থকাৰ বাতৰি পোৱা গৈছে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ অধিকাংশ অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰাক উপত্যকা ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়। তেওঁ হাইলাকান্দি জিলাৰ কালিনগৰ পাঁচগ্ৰামকে ধৰি কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰে। মুখ্যমন্ত্ৰীয়ে লগতে তাৎক্ষণিকভাৱে সাহায্য বিতৰণত সহায় হোৱাকৈ বানত ক্ষতিগ্ৰস্ত লোকসকলক তেওঁলোকৰ বেংকৰ সবিশেষ আৰু আন প্ৰয়োজনীয় তথ্যসমূহ প্ৰেৰণ কৰিবলৈ আহ্বান জনায়। ডঃ শৰ্মাই এই সময়ছোৱাত হ'ব পৰা বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ আগতীয়া সাৱধানতা হিচাপে আশ্ৰয় শিবিৰত চিকিৎসা প্ৰদানকাৰী দলৰ ব্যৱস্থা কৰাৰ উপৰি অন্যান্য যাৱতীয় সুবিধাসমূহ প্ৰদান কৰাটো নিশ্চিত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি শ্ৰীভূমি জিলাতো আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বন্যাৰ্থসকলৰ সমস্যাৰ বুজ লয়। ইপিনে ব্ৰহ্মপুত্ৰ আৰু কপিলী নৈৰ বাঢ়নী পানীয়ে পবিতৰা অভয়াৰণ্যৰ 70% বনাঞ্চলৰ বুৰাই পেলাইছে। অভয়াৰণ্যখনৰ টুপলুং হাঁসৰা, পাগলাডুবা, হাডুক, হিলডুবিকে ধৰি কেইবাটাও বনশিবিৰ বানৰ কবলত আছে। বন বিভাগ আৰু অন্যান্য সংস্থাই বন্যপ্ৰাণীসমূহৰ খাদ্যৰ অভাৱ নহবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি চোৰাং চিকাৰীয়ে যাতে এই সময়ত সুযোগ ল'ব নোৱাৰে তাৰ বাবেও চোকা দৃষ্টি ৰাখিছে। অভয়াৰণ্যখনত বানৰ পৰিপ্ৰেক্ষিতত বন বিভাগে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত বন বিষয়া প্ৰাঞ্জল বৰুৱাই এইদৰে কয়।
সুতুলী নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ পৰা যিটো বাহানি পানী আছে সেইটো আমাৰ বিভিন্ন চেনেল আৰু কালভাৰ্টেদি সোমাই আছে দেখিছে। গতিকে এতিয়া পানী ইয়াত স্তৰটো আগতকৈ বাঢ়িছে। প্ৰায়বোৰ আমাৰ এৰিয়া যোনখিনি আমাৰ বিশেষকৈ গ্ৰাছলেণ্ডখিনি এৰিয়া সেইখিনি গোটেইখিনি আমাৰ পানীৰ তলতে আছে। বাকী জন্তুবোৰ এতিয়া বৰ্তমান আমাৰ কাঠনি আছে, কাঠনি আৰু হাইলেণ্ডৰ আশে পাশে আমি অৱস্থান কৰা দেখা পাইছো। বৰ্তমান খোৱা বোৱাৰ কোনো প্ৰব্লেম হোৱা নাই তেওঁলোকৰ, ঘাঁহ আৰু বাকীবোৰ বস্তু আছে। লগতে যিখিনি এনিমেল আছে সেইখিনি আমি চোৱা চিতা কৰি আছো। পবিতৰাৰ প্ৰায় 17টাকৈ
কেন্দ্ৰত শাসনাধিষ্ঠ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰে 11 বছৰ সম্পূৰ্ণ কৰাৰ দিশে অগ্ৰসৰ হৈছে। সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ লক্ষ্যৰে অনুপ্ৰাণিত হৈ ভাৰতে বিগত দশকত উল্লেখনীয় ৰূপান্তৰ সাধন কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যোৱা 11টা বছৰত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে। আজি পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন সন্দৰ্ভত এয়া আমাৰ বিশেষ প্ৰতিবেদন।
যোৱা দশকত ভাৰতে পৰিৱেশ সুৰক্ষাক সৰ্বাংগীন বৃদ্ধিৰ সৈতে একত্ৰিত কৰাৰ লক্ষ্যৰে কেইবাটাও উন্নয়নমূলক আৰ্হি গ্ৰহণ কৰিছে। দেশৰ নদীসমূহক পুনৰুজ্জীৱিত কৰাৰ পৰা আৰম্ভ কৰি পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰ আৰু সেউজ আন্তঃগাঁথনি সংৰক্ষণৰ প্ৰতিও দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। নমামি গংগা মিছন বিশ্বৰ অন্যতম বৃহৎ নদী পুনৰুজ্জীৱিত কৰাৰ কাৰ্যসূচী। ইয়াৰ জৰিয়তে পানীৰ গুণাগুণৰ মাত্ৰা উন্নত হোৱাৰ লগতে জৈৱ বৈচিত্ৰ বৃদ্ধিৰ ক্ষেত্ৰতো সহায় হৈছে। এই মিছনৰ জৰিয়তে প্ৰদূষিত গংগা নদীয়ে পুনৰ্জীৱন লাভ কৰাটো যথেষ্ট সহায়ক হৈছে। স্বচ্ছ ভাৰত অভিযান আৰু গোবৰ্ধন আঁচনিয়ে বিশেষকৈ গ্ৰামাঞ্চলত অনাময় আৰু আৱৰ্জনা ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাইছে। গোবৰ্ধন আঁচনিৰ জৰিয়তে আৱৰ্জনাসমূহক জৈৱ গেছলৈ প্ৰসাৰিত কৰা হয়। এক পেৰ মাকে নাম অভিযানে নাগৰিকক পৰিৱেশ সম্পৰ্কীয় কাৰ্যৰ বাবে উৎসাহিত কৰিছে। এই অভিযানৰ জৰিয়তে 142 কোটিৰো অধিক গছ ৰোপণ কৰা হৈছে, ফলত কাৰ্বন ডাই অক্সাইড শোষণ আৰু সুস্থ পৰিৱেশ সৃষ্টিত সহায়ক হৈছে। বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰতো ভাৰতে যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰজেক্ট চিতা, প্ৰজেক্ট লাইন আৰু সম্প্ৰসাৰিত প্ৰজেক্ট টাইগাৰ দৰে পদক্ষেপে বন্যপ্ৰাণীৰ জীৱনৰ নিৰাপত্তা আৰু বিকাশ সাধনত গুৰুত্ব আৰোপ কৰিছে। ভাৰতত কমেও 3,682টা বাঘ আছে। ই বিশ্বৰ অন্য প্ৰান্তৰ বন্য বাঘৰ সংখ্যাৰ 75%তকৈ অধিক। ভাৰতৰ বিল জলাশয়সমূহত সুৰক্ষাৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অমৃত ধৰোহৰ আৰু মিষ্টি আঁচনি এই ক্ষেত্ৰত উল্লেখনীয়। ভাৰতৰ সেউজ ৰূপান্তৰ নীতিগত পদক্ষেপতকৈও অধিক। ই হৈছে এটা জন আন্দোলন আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এটা প্ৰতিশ্ৰুতি।
আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
ধন্যবাদ প্ৰজন্মা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা কাইলৈ পালন কৰা হ'ব। এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। কাইলৈ ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ চাফ চিকুণ কৰি সজাই পৰাই তোলা হৈছে। সমাজত ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে কাইলৈ পুৱা ঈদৰ নামাজ পঢ়া হ'ব। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4,00,000 লোকে ঈদৰ সমূহীয়া নামাজ পঢ়িব। ঈদৰ সময়ত কোনো ঠাইতে যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনে আজি ঈদ সমিতি আৰু আৰক্ষীৰ সৈতে এখন বৈঠকত মিলিত হয়। গুৱাহাটী মহানগৰীৰ বজাৰসমূহতো ঈদ উপলক্ষে উৎসাহ পৰিলক্ষিত হৈছে। বিভিন্ন ঠাইৰ পৰা আহি কৰ্মসংস্থাপনৰ বাবে মহানগৰীত বসবাস কৰা বহুসংখ্যক লোকে ঈদ উপলক্ষে নিজ নিজ গৃহ চহৰলৈ যাত্ৰা কৰাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ জালুকবাৰী, আদাবাৰী, ISBTকে ধৰি বিভিন্ন স্থানত যথেষ্ট ভিৰ পৰিলক্ষিত হয়। ইয়াৰ ফলত আজি গুৱাহাটী মহানগৰীত জনসমাগমো যথেষ্ট কম হোৱা দেখা যায়। স্বাধীনতা সংগ্ৰামী তথা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি 135 সংখ্যক জন্মবাৰ্ষিকীত ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। অসমৰ সমাজ জীৱনৰ সামগ্ৰিক প্ৰগতিৰ বাবে গোপীনাথ বৰদলৈয়ে দেখুৱাই যোৱা আদৰ্শই চিৰদিন অসমবাসীক অনুপ্ৰাণিত কৰি আহিছে। অসম নাৰী কল্যাণ মঞ্চৰ সহযোগত চৰকাৰী পেঞ্চনাৰ সন্থা গুৱাহাটী শাখাৰ সৌজন্যত আজি চানমাৰীৰ চৰকাৰী পেঞ্চনাৰ সন্থাৰ প্ৰেক্ষাগৃহত গোপীনাথ বৰদলৈ জন্মবাৰ্ষিকী উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত বিশিষ্ট লেখক ময়ূৰ বৰাই বৰ্তমানৰ প্ৰেক্ষাপটত গোপীনাথ বৰদলৈৰ প্ৰাসংগিকতাৰ কথা দোহাৰে। ছিকিমৰ মাংগন জিলাৰ লাছেনত আবদ্ধ হৈ থকা পৰ্যটকসকলৰ উদ্ধাৰ অভিযান আজি সম্পূৰ্ণ হৈছে। এই সমগ্ৰ অভিযান নিৰীক্ষণত থকা মাংগন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে এই কথা নিশ্চিত কৰিছে। বাগডোগ্ৰা আৰু পাকয়ঙৰ পৰা বায়ুসেনাৰ হেলিকপ্টাৰে বাকী থকা পৰ্যটকসকলৰ উপৰি ছাটেনত বাস কৰা কিছু লোকক উদ্ধাৰ কৰে। আকাশবাণী গেংটকৰ সংবাদদাতাই জনোৱা মতে, বায়ুসেনা, স্থলসেনা, NDRF আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও সংস্থাই যুটীয়াভাৱে এই উদ্ধাৰ অভিযান চলায়। উদ্ধাৰকাৰী দলসমূহে পৰ্যটকসকলক উদ্ধাৰ কৰাৰ সময়ত অতি প্ৰতিকূল বতৰৰ সন্মুখীন হ'বলগীয়া হয়। ভূমিস্খলনৰ ফলত লাছেন আৰু লাছুঙত প্ৰায় 2000 লোক আবদ্ধ হৈ আছিল। কামৰূপ জিলাৰ মীন উন্নয়ন বিভাগৰ উদ্যোগত আমিনগাঁৱত আজি একুৱা কালচাৰত সৌৰ শক্তিৰ ব্যৱহাৰ শীৰ্ষক দিনজোৰা কৰ্মশালা অনুষ্ঠিত হয়। জিলাখনৰ আগশাৰীৰ 50 গৰাকী মৎস্যপালকে অংশগ্ৰহণ কৰা এই কৰ্মশালাত সৌৰ শক্তিৰ জৰিয়তে কম খৰচত মৎস্য পালন আৰু সংৰক্ষণৰ বিষয়ত প্ৰশিক্ষণ দিয়া হয়। জিলা মীন উন্নয়ন বিষয়া ডঃ সঞ্জয় শৰ্মা কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে। মৰিগাঁও আৰক্ষীয়ে যোৱা নিশা জিলাখনৰ লাহৰিঘাট আৰক্ষী থানাৰ অন্তৰ্গত বোৱালগুৰিত অভিযান চলাই 5 জনকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। অপৰাধীকেইজন হ'ল আন্নাছ আলী, আছলাম আহমেদ, আফতাৰুল ইছলাম, আবু আয়ুব আনচাৰী আৰু নুৰুদ্দিন। এই চাইবাৰ অপৰাধীকেইজনে বহু ব্যক্তিৰ নামত ভুৱা পান কাৰ্ড, আধাৰ কাৰ্ড আদি নথি পত্ৰ প্ৰস্তুত কৰি প্ৰবঞ্চনাৰে ঋণ লোৱাৰ অভিযোগ উত্থাপিত হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত গুৱাহাটী মহানগৰত সমদল, ৰেলী, দৌৰ, মাৰাথন, ৱাকাথন আদিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মহানগৰীত যাতায়াত ব্যৱস্থা সুচল কৰি ৰখাৰ বাবে উপ আৰক্ষী আয়ুক্ত ইবাদাত আলীয়ে তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আজি ৰাজীৱ ভৱনত ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ এখন সভা অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যৰ বান খহনীয়া সমস্যা, BTR স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আদিৰ বিষয়ে আলোচনা কৰা হয়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত গৌৰৱ গগৈয়ে কয় যে সমাগত BTR স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলে সমস্ত শক্তিৰে অৱতীৰ্ণ হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত আকাশবাণীৰ বাতৰি কক্ষৰ বাহিৰতো এটা নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হোৱা কেইগৰাকীমান বাতৰি পঢ়োতাৰ সৈতে অন্তৰংগ আলাপ প্ৰচাৰ কৰা হ'ব। আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে এই অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ 3 গৰাকী বাতৰি পৰিৱেশকে। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
ধন্যবাদ দিশা। আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কালি PM শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে। আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান শাখাৰ মুৰববীৰ দায়িত্বত থকা কাৰ্তিক সূত্ৰধৰ, প্ৰচাৰণ কাৰ্যবাহী ইন্দ্ৰজিৎ দাস, লেখক, কেৰিয়াৰ পৰামৰ্শদাতা শৈলেন বৈশ্য আৰু অসম গৌৰৱ সন্মানেৰে বিভূষিত নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্তই বকুল, নাহৰ আৰু নিমগছৰ পুলি ৰোপণ কৰে। শ্ৰীসূত্ৰধৰে যুৱচামক ৰেডিঅ'ৰ অনুষ্ঠানসমূহ শুনাৰ লগতে এই অনুষ্ঠানসমূহত তেওঁলোকক ভাগ ল'বলৈ আহ্বান জনায়। অনুষ্ঠানত পৰিৱেশ সম্পৰ্কীয় কুইজ প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক ৰেডিঅ' ছেট, ট্ৰফি আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হয়। বঙাইগাঁও জিলাত আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে 1007 গৰাকী অংগনবাড়ী কৰ্মীক স্মাৰ্টফোন প্ৰদান কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে মাতৃৰ পাছতে অংগনবাড়ী কৰ্মীসকল হৈছে শিশুসকলৰ পথ প্ৰদৰ্শক। অংগনবাড়ী কৰ্মীসকলে যাতে কামসমূহ সুচাৰুৰূপে কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই স্মাৰ্টফোন প্ৰদান কৰা হৈছে বুলি জিলাখনৰ আয়ুক্ত নৱদীপ ঠাকুৰে অনুষ্ঠানত উল্লেখ কৰে। ভাৰতীয় ক্ৰিকেট দলটো আজি 5খনীয়া টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে ইংলেণ্ডলৈ ৰাওনা হৈছে। 2025-27 ICC বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অংশ হিচাপে আয়োজন কৰা এই টেষ্ট শৃংখলা 20 জুনত আৰম্ভ হ'ব। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ পাছত এয়া হ'ব ভাৰতৰ প্ৰথমখন দ্বিপাক্ষিক টেষ্ট শৃংখলা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জম্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা পৃথিৱীৰ সৰ্বোচ্চ ধনুভৰীয়া দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাইলাকান্দি আৰু শ্ৰীভূমি জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনা। NDA চৰকাৰে বিগত 11 বছৰত গ্ৰহণ কৰা পদক্ষেপক লৈ আজি আকাশবাণীৰ বাতৰি বিভাগৰ প্ৰতিবেদনত পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন সন্দৰ্ভত আলোকপাত। আৰু ভাৰতীয় ক্ৰিকেট দল আজি 5খনীয়া টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে ইংলেণ্ডলৈ ৰাওনা। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত। নমস্কাৰ।